পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ছিংগাপুৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত আছে। চি আই ডি কাৰ্যালয়ৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ কেইবাগৰাকীও সহশিল্পী, বাদ্যযন্ত্ৰী, দেহৰক্ষী আৰু চালকৰ ভাষ্য গ্ৰহণৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশৰ পাছতে কেইবাজনো লোকে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ ভাষ্য প্ৰদান কৰিছে। জুবিন গাৰ্গৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হোৱা দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো কৰ্তৃপক্ষই ইতিমধ্যে পন্নী গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰিছে। তদন্তৰ বাবে এই প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল। তদন্তৰ বাবে পন্নী গৰিমা গাৰ্গেও প্ৰতিবেদন তদন্তকাৰী গোটকে গতাই দিয়ে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ কথা উল্লেখ কৰি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ অনুমতি সাপেক্ষে প্ৰতিবেদন চাব পাৰিব বুলি উল্লেখ কৰে।
আমি ৰাজহুৱা নকৰো, কিন্তু আপুনি যদি চাব খোজে মই চি আই ডিক কৈ দিম, যোনে চাব খোজে চাই আহিব। জুবিনজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, চি আই ডিয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰো, যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে। কোনোবাই যদি চাব খোজে চি আই ডি অফিচত গ'লে আগতে আই ডি টিৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ, তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকে।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে কালি সপত্নীক দিছপুৰৰ চৰকাৰী বাসগৃহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে শ্ৰীযাদৱক অভিবাদন জনোৱাৰ লগতে বিভিন্ন বিষয়ে তেওঁৰ সৈতে কথা পাতে। অসম ভ্ৰমণলৈ অহা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে কালি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল পৰিদৰ্শন কৰে। তেওঁ ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ সময়ত গঁড়, হাতী, হৰিণকে ধৰি অন্যান্য বন্যপ্ৰাণীসমূহ দেখি অভিভূত হৈ পৰে। শ্ৰীযাদৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণ ব্যৱস্থাৰ প্ৰশংসা কৰি কয় যে এই ব্যৱস্থাৰ পৰা শিকিবলগীয়া বহু দিশ আছে। তেওঁ লগতে মধ্যপ্ৰদেশৰ বনাঞ্চল আৰু কাজিৰঙাৰ মাজত বন্যপ্ৰাণী বিনিময় সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। বুনিয়াদী অৰ্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ 25,000ৰো অধিক স্থানত কাইলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই আঁচনিৰ অধীনত 38,00,000ৰো অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বি টি আৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক অৰুণোদয় আঁচনি ৰূপায়ণৰ কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে। তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষীয়ে বহিঃৰাজ্যলৈ চক্ৰান্তৰে নিয়া তিনিগৰাকী কিশোৰী আৰু এজন কিশোৰক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। জিলাখনৰ খোৱাং চাহ বাগিচাৰ দুগৰাকী কিশোৰী আৰু কাকোপথাৰ তেজিৰ এগৰাকী কিশোৰী আৰু কিশোৰক অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ লৈ গৈ থকা অৱস্থাত উদ্ধাৰ কৰে। মানৱ সৰবৰাহকাৰী চক্ৰই প্ৰলোভনেৰে কিশোৰ কিশোৰীকেইটাক এখন বাছত অৰুণাচললৈ লৈ গৈ আছিল। মাকুম আৰক্ষী, যান বাহন আৰক্ষীয়ে বাছখনৰ পৰা আটাইকে উদ্ধাৰ কৰে আৰু মুঠ তিনিগৰাকী মহিলাক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। মণিপুৰৰ জিৰিবাম জিলাত সুৰক্ষা বাহিনীয়ে যোৱা নিশা দুটা শক্তিশালী আই ই ডি নিষ্ক্ৰিয় কৰে। সুৰক্ষা বাহিনীৰ এগৰাকী বিষয়াই কয় যে ৰাজ্যখনৰ উদ্বেগজনক পৰিস্থিতিৰ মাজত এই আই ই ডি উদ্ধাৰ তথা নিষ্ক্ৰিয় কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে আছাম ৰাইফলছৰ এটা দলে যোৱা নিশা জিৰিবামৰ মাখাবস্তি এলেকাত অভিযান চলাই 12 কিলোগ্ৰাম ওজনৰ দুটা আই ই ডি, 500 কিলোগ্ৰাম ওজনৰ তিনিটা বৈদ্যুতিক শক্তিৰ উৎস আৰু 12 মিটাৰ দৈৰ্ঘৰ কৰ্ডিক্স জব্দ কৰে। ৰাজ্যখনত যোৱা 13 ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি শাসন চলি থকাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সংস্থাসমূহে এই খণ্ডৰ শান্তি যাতে বিঘ্নিত নহয় তাৰ বাবে সদায় সতৰ্ক হৈ আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত কালি জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধানুষ্ঠান অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাতো জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধানুষ্ঠানত গছপুলি ৰোপণ কৰাৰ লগতে ভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত বৰগুৰি, তিনিচুকীয়া, মাকুম আদি অঞ্চলত শ্ৰদ্ধানুষ্ঠান অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰত আয়োজিত ৰাজহুৱা শ্ৰদ্ধানুষ্ঠানত জাতি ধৰ্ম নিৰ্বিশেষে অগণন লোকৰ সমাগম হয়। জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চই আয়োজন কৰা প্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ, ভাগৱত পাঠ, কোৰাণ পাঠ আদিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় কামনা কৰি সমূহীয়া প্ৰাৰ্থনা কৰা হয়। পুৱাৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।